দ্বিতীয় ৰজা অলি বিশ অধ্যায়। ৰজা হিজকিয়াৰ অসুস্থতা আৰু আৰোগ্য লাভ। এই সময়তে হিজকিয়া ৰজা অসুস্থ হৈছিল আৰু তেওঁ মৃতপ্ৰায় অৱস্থা হৈছিল। সেয়ে এদিন আমোছৰ পুত্ৰ যিচয়া ভাববাদীয়ে তেওঁৰ ওচৰলৈ আহি ক'লে, যিহুৱাই এই কথা কৈছে, তুমি তোমাৰ ঘৰৰ বিষয়ে পৰামৰ্শ দিয়া, কিয়নো তোমাৰ মৃত্যু হ'ব, তুমি জীয়াই নাথাকিবা। এই কথা শুনি হিজকিয়াই তেওঁৰ মুখ দেৱালৰ ফাললৈ ঘূৰাই জিহুৱাৰ আগত এইদৰে প্ৰাৰ্থনা কৰিলে, হে জিহুৱা, মিনতি কৰিছোঁ, এবাৰ সোঁৱৰণ কৰক, মই কেনে বিশ্বাসেৰে আৰু সমস্ত হৃদয়েৰে আপোনাৰ সন্মুখত চলা ফুৰা কৰি আহিছোঁ, আপোনাৰ দৃষ্টিত মই কেনে সৎ আচৰণ কৰি আহিছোঁ। এইবুলি হিজকিয়াই বৰকৈ কান্দিবলৈ ধৰিলে। যিচয়াই ওলাই গৈ ৰাজগৃহৰ চোতালৰ মাছ পোৱাৰ আগেয়েই তেওঁৰ ওচৰলৈ জিহুৱাৰ এই বাক্য আহিল, তুমি ঘূৰি যোৱা আৰু মোৰ লোকসকলৰ নেতা হিজকিয়াক কোৱাগৈ, তোমাৰ পূৰ্বপুৰুষ দাউদৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু মই তোমাৰ চকুৰ পানী দেখিলোঁ। তৃতীয় দিনা মই তোমাক আৰোগ্য কৰিম আৰু তুমি জিহুৱাৰ গৃহলৈ উলটি যাবা। তোমাৰ আয়ুস মই পুনৰ 15 বছৰ বঢ়াই দিম আৰু মই অসুৰৰ ৰজাৰ হাতৰ পৰা তোমাক আৰু এই নগৰ উদ্ধাৰ কৰিম। মোৰ নিজৰ বাবে আৰু মোৰ দাস দাউদৰ কাৰণে মই এই নগৰ ৰক্ষা কৰিম। যিচয়াই ক'লে, সেই ডিমৰু গুটিৰ পিটিকা লৈ আনি, তেতিয়া লোকসকলে তাক আনি হিজকিয়াৰ শহুৰ ওপৰত আনি দিয়াত তেওঁ সুস্থ হ'ল। সেই সময়ত হিজকিয়াই যিচয়াক ক'লে, জিহুৱাই যে মোক সুস্থ কৰিব আৰু তৃতীয় দিনা মই জিহুৱাৰ গৃহলৈ উঠি যাম, তাৰ কি চিন হ'ব? যিচয়াই উত্তৰ দি ক'লে, জিহুৱাই যে তেওঁৰ প্ৰতিজ্ঞা সিদ্ধ কৰিব, সেইবাবে জিহুৱাৰ পৰা আপোনাৰ বাবে এই চিন দিব। আপুনিয়ে কওক, ছাঁটোৰ 10 খাপ আগবাঢ়ি যাব লাগেনে 10 খাপ পাছলৈ হুহুকি আহিব লাগে? তেতিয়া হিজকিয়াই ক'লে, নহয়, ছাঁ 10 খাপ আগবাঢ়ি যোৱাটো সাধাৰণ কথা, বৰং ছাঁটো 10 খাপ পাছলৈ হুহুকি যাওক। তেতিয়া যিচয়া ভাববাদীয়ে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলে আৰু জিহুৱাই ছাঁটো 10 খাপ পিছুৱাই আনিলে। তাতে আহজৰ চিৰিৰ পথত ছাঁটো তললৈ নামি গ'ল। হিজকিয়া আৰু বেবিলনৰ দূত। সেই সময়ৰ বলদানৰ পুত্ৰ বেবিলনৰ ৰজা বৰুদক বলদানে ৰজা হিজকিয়াৰ অসুখৰ খবৰ পালে। সেয়ে হিজকিয়াৰ ওচৰলৈ পত্ৰ আৰু এটি উপহাৰ পঠালে। হিজকিয়াক সেই চিঠিবোৰ পঢ়ি শুনালে। তাৰ পাছত ৰজাই সেই বাৰ্তাবাহকসকলক সম্পূৰ্ণ ৰাজপ্ৰসাদটোৰ দেখুওৱাৰ লগতে নিজৰ বহুমূল্য দ্ৰব্য যেনে ৰূপ, সোণ, সুগন্ধি, মছলা, মূল্যৱান তেল আৰু তেওঁৰ অস্ত্ৰ শস্ত্ৰ আদি ভঁৰালৰ আটাই বস্তু তেওঁলোকক দেখুৱালে। হিজকিয়াৰ ৰাজগৃহত বা তেওঁ গোটেই ৰাজ্যত এনে একোৱে নাথাকিল যি তেওঁলোকক নেদেখুৱালে। তেতিয়া যিচয়া ভাববাদীয়ে হিজকিয়া ৰজাৰ ওচৰলৈ আহি সুধিলে, সেই মানুহবোৰে আপোনাক কি কথা ক'লে? তেওঁলোক ক'ৰ পৰা আহিছিল? হিজকিয়াই ক'লে, তেওঁলোক দূৰ দেশ বেবিলনৰ পৰা মোৰ ওচৰলৈ আহিছিল। যিচয়াই সুধিলে, আপোনাৰ ৰাজগৃহত তেওঁলোকে কি কি দেখিলে? হিজকিয়াই ক'লে, মোৰ ৰাজগৃহৰ সকলোবোৰেই তেওঁলোকে দেখিলে। মোৰ বহুমূল্য দ্ৰব্যবোৰৰ মাজত এনে কোনো বস্তু নাই যি মই তেওঁলোকক দেখুওৱা নাই। তেতিয়া যিচয়াই হিজকিয়াক ক'লে, জিহুৱাৰ কথা শুনক, শুনক, এনে দিন আহিব যেতিয়া আপোনাৰ ৰাজগৃহত যি সকলো আছে আৰু আপোনাৰ পূৰ্বপুৰুষসকলে সঞ্চয় কৰা যি আজি পৰ্যন্ত আছে সকলো বেবিলনলৈ লৈ যোৱা হ'ব। জিহুৱাই কৈছে, একোৱে বাকী নাথাকিব। আপোনাৰ নিজৰ সন্তানসকল যিসকলক আপুনি জন্ম দিলে তেওঁলোকেই লৈ যাব আৰু বেবিলনৰ ৰাজপ্ৰসাদত তেওঁলোকে নপুংসক হৈ থাকিব। হিজকিয়াই তেতিয়া যিশয়াক ক'লে, আপুনি যিহুৱাৰ যি কথা ক'লে সেয়ে উত্তম। তেওঁ এই কথা ক'লে কাৰণ তেওঁ ভাবিছিল, মোৰ জীৱনকালত শান্তি আৰু নিৰাপদ হ'লে সেয়ে জানো উত্তম নহ'ব। হিজকিয়াৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁৰ সকলো পৰাক্ৰমৰ কথা আৰু তেওঁ কেনেকৈ পুখুৰী আৰু নলা কৰি নগৰলৈ পানী আনিছিল, এই সকলো জানো যিহুদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই। পাছত হিজকিয়া তেওঁ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হ'ল আৰু তেওঁ পুত্ৰ মনছি তেওঁৰ পদত ৰজা হ'ল।